हाँ जी
बेटा
चिकन चिकन बिरयानी होगा? चिकन बिरयानी कितना बताओ?
चिकन बिरयानी मैं नहीं बेचा बेटा, फ्राइड राइस दीजिए बेटा।
फ्राइड राइस काउ पाट मू, काउ पाट मू, पोर्क फ्राइड राइस, पोर्क फ्राइड राइस,
पोर्क फ्राइड राइस नो, चिकन फ्राइड राइस ये हो तो चलो बेटा।
चिकन फ्राइड राइस, चिकन हाउ मच, हाउ मच?
70 रुपीस बेटा।
70?
यस।
ओह व्हाट इज योर स्पेशल वन? द स्पेशल वन,
स्पेशल वन माय
120.
I have 5 items.
120.
Rice.
120.
Sorry, sorry, what are you saying?
120 or 110 rupees. Special, special chicken rice.
100 rupees special fried rice. 3 egg extra.
3 egg extra. Okay.
Yes.
I buy it. So, who's going to get it? The guy right in front of you. The guy right in front of you, he gets the chicken fried rice with 3 egg extra. I paid forward.
Who comes to here, brother? 3,000 kilometer. It's impossible.
No. 3,000 doesn't matter. You gonna get a Google Pay. You accept Google Pay?
Yes, I can accept Google Pay. But how can I deliver to you 3,000 kilometers?
No, not me. The guy right in front of you. There is a guy over there right in front of your... the first customer right now. What's his name?
Hey, bota, Himanshu phone lo aise apni gombeche ne?
No. Jitu customer pratham aise tate homukhot kunba ta ase noy tate.
নাই বোধহয় দোকান বন্ধ করে দিল নাই কোনো নাই মই দোকানটো চাফা কৰি আছো
তাৰমানে কাৰোবাৰ কপালত সেইটো চিকেন ফ্ৰাইড ৰাইচ উইথ 3 এগছ নাই তাৰ
কপালত নাইতো বৰ্তা মোৰ ইয়াত খাব লাগিলে আপুনি আহিব লাগিব
চা মই সকলোতে আছো প্ৰতিটো জীৱ সৰ্বভূতানাম অস্মিন চেতনম সকলো ভূতৰ বাৰ্তাতে চেতনাটো ময়ে হয় তো যেতিয়া ভিখাৰী এটা সন্মুখত আহি থাকে ন আজি যদি এটা ভিখাৰী সন্মুখত আহিছে আৰু তই যদি ডেলিভাৰী দিছ তই যদি ডেলিভাৰী দিব লাগিব আৰু এই ৰিচিপ্টখন মোলে কি স্কেন কৰি পঠাব লাগিব এ 3 এগছ $100 মই ডেলিভাৰী দিলোঁ মই তোক মই কোনোবা গুগল পে' দি মই দিয়াই দিম
হয়
আছে নেকি সন্মুখত নাই সকলো এতিয়া চব কোনোৱে নাই নহয় তাহাঁতৰ কপালত নাই কাৰণ সেইবিলাক চব অসুৰ হয় ভগৱানৰ ওচৰত অসুৰ নাই যেতিয়া ভগৱান আহে ঐ সেইকাৰণে শুন তোক কিয় কৈছে জানো তই ওলাই যা কাৰণ তই হলি তই বামুণ নহয় নহয় সিহে বামুণ কেলা সিহে ডাঙৰ হয় নে নহয়
মই বহুতখিনি ক'লো তাক মই ক'লো বোলে মই বহুত দিন চাই আছো তোমাক মই উপায় নাই তুমি
তুমি বামুণ নেকি তুমি বামুণ নেকি তাক সেইটো সুধিছোঁ তুমি বামুণ কিন্তু তুমি হাত কিয় মাৰা ইমান এই তাৰ হাত মাৰে কেলা সি এনাই হাত মাৰে সি দিনটো তিনিবাৰ হাত মাৰে কেলা
সেনেকুৱাটো নালাগে কিন্তু
এইটোৱে মই যেতিয়া আচল কথাটো কৈ দিওঁ তেতিয়া গণ্ডগোল হৈ যায় ই তাম হাত মাৰা চলি হৈ গেলা ই এনাই হাত
মাৰিছিলো তাক গুৰুৰ নিচিনাই ব্যৱহাৰ কৰিছিলো এতিয়াও মই কৈছো কিন্তু মানে মই জ্ঞান দিছো মোৰ মতে তাক মই কৈছো মই কণ্ট্ৰলত নানামি মই কাৰো কণ্ট্ৰলত ন মই স্বাধীন
কিবা
এটা দিলেও
স্বাধীন তই স্বাধীন এই তোক মই এনাই জঘন্য কথা কৈছিলো কৈছিলো না হে তাৰপিছতো তই মোৰ লগত কিয় লেংটা হৈ লাগি থাকিলি কিয় থাকিলি কিবা কাৰণ আছে নহয়
হে সেইটোৱেতো বৰ্তা আৰু কি আপোনাক
মোৰ লগত ভাল বৰ্তাও ক'ব নালাগে লাউৰা কেলা মাকচুদা থুই কেলা আৰাম জেদা ক'লেও মোৰ লগত একো লেনা দেনা নাই
নাই নাই একো গাত নালাগে কৈছে কৈছে আৰু এইটো
কথা কৈছে কৈছে থাকে মই মই পাগলা মই কৈছো মই মহা মোৰ নিচিনা লাংটা ফটো উঠাই বাহিৰত দিব পাৰা কাৰোবাৰ ক্ষমতা আছে কাৰোবাৰ আছে
নাই 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 নাই
অকণ মই লাংটা ফটো গোটাই এটা গ্রুপ খুলিছি, তাতে মোর লাংটা ফটো দিছি, এখন তো এটাই চুয়া নাই না, হাজারে চাইছি। মোর লাজ লাগছে নাকি? মোর লাজ নাই, মোর লাজ একই নাই, কারণ মই সত্যটো জানো, গোটাই খন লাজ হয়ে গেছি। এই লাজৰ ভিতৰতে লাজটো কুনি কুনি দিবা লগা আছে, কুনি কিবাই দিবা লগা আছে, এতে লাজ আৰু চিলভাৰ মাৰ্কেটখন যেখন যিখন জঘন্য কাম কৰি আছে, তাৰ পিছত আৰু লাংটা হোৱাৰ কিবা জেগা আছে নেকি? মোৰ গুটিটো যদি দেখেই দিওঁ, তাৰ ওপৰত এই কমেক্সৰ চিলভাৰ মাৰ্কেটটো তাতকৈ কিমান লাংটা? হা, তো তই এতিয়া পাঁচটাৰ পৰা, এতিয়া এঘাৰটা বাজিল, এঘাৰটা এতিয়া বাৰটাই বাজিব, পাঁচটাৰ পৰা এঘাৰটালৈকে খুলিলি দোকানখন, কিমান টকা পালি? তই তাতে চলি আছা ন, আছা কি নাই? তই কাম কৰছা, হা, যি পইচা পাইছা তই ঘৰত নিছা, হা, ককাই ভায়ে কাম কৰছা, কিন্তু দম্ভ নাই, দৰ্প নাই, আছে
লাভে নাই বোধ হয়, গম পাইছো, দম্ভ দৰ্প এগিলা নিজৰ লগত ৰখাটো বৰ কিবা আৰু।
সেইকাৰণে মই তোক ডিঙিত খাপটি ধৰিছিলো, খাপটি কিয় ধৰো?
নাই মই আপোনাক বহুত চালো আপোনাক, নহয় সেইটো আপুনি বেয়া নাপাব, মই চাইছো আপোনাক, যোগ্যতা নাই চাব পৰা, কিন্তু মানে কি মানুহক চাব লাগে, সেইটো আপোনাক চালো, আপুনি বেয়া কথা কয়, সেইখিনিও মই কৈছো, মই কওঁ না
পেটিকোট যদি নাই তোতে শাড়ি কেনেকে পিন্ধবি? সেই কোনটে মই লিখি থাকো, পেটিকোট পেটিকোট হেশটেগ পেটিকোট খেলা, দে দে কাম
কৰবিলাক,
এই বাহিৰত যে চিঞৰ বাখৰ হৈ আছে একো নুশুনবি, এইবিলাক চব অসুৰে অসুৰ চাৰিপিনে, বুজিছ? হ'ব হ'ব, চব ঠিক হৈ যাবচোন, তই চিন্তা নকৰ, মই ৰখি চা, মোৰ সময় মই সময়বিলাক শুন, সিহঁতে অলপ যুদ্ধ কৰি আছে, এইটো সময়ৰ যুদ্ধ, মই কৈছো না, সময়ৰ যুদ্ধ, যেনেকে এই হেৰিৰ সময়ত এইটো কি, এই সি যে এইটো কি যেতিয়া কলি আহিছে, কলি আহি কৈছে নহয় যে মোৰ এতিয়া সময় আহিছে, মই ইয়াতে সোমাব লাগে, তেতিয়া তাক সুধিছিল ন কেইটামান জেগা দিয়ক, সেই জেগাকেইটা দিয়াৰ পিছতো সি জেগাকেইটা অধিকাৰ কৰিবৰ কাৰণে তাৰ বহুত সময় লাগি গৈছিল নহয়, লাগি গৈছিল নে, যে মাংস খোৱা জেগা, এইটো কি বিল্লাঘাটি আৰু আলবাস, আৰু সোণ সোণটোত সোমাই লৈছে, তাৰ মূৰত গণ্ডগোল হৈছে পৰীক্ষিতৰ, কিন্তু তাৰপিছততো বহুত সময় লাগিল ন, পৰীক্ষিতৰ গোটেই জীৱনটো গুচি যোৱাৰ পিছতে জন্মেজয় আহিল, জন্মেজয় তেতিয়া এই এই বামুণটো যেতিয়া হেৰি কৰিবাছে তাক হোমবাৰী দি তাৰ মূৰত মাৰি বামুণটোক যেতিয়া হত্যা কৰিলে, সেইটো কিমান দিন হ'ল? 50 বছৰ হ'ল নহয় এটলিষ্ট, গতিকে এই সময়বিলাক আস্তে আস্তে যায়, ইহঁতৰ সময় 1962 চনত শেষ হৈছে, 1962 চনত যেতিয়া ইহঁতে এই পেপাৰ এইটো কি চিলভাৰটো চিলভাৰটো ভাঙি দিছে, আৰু 1972 চনত সোণটো ভাঙি দিছে, সেই সময়তে এইখন শেষ হৈছে, গতিকে এই 50 বছৰ যে থাকিল, এতিয়া এই 50 বছৰৰ পিছতে আচল যুদ্ধখন হৈছে, একো চিন্তা কৰিব লগা নাই। আৰু শুন, মোৰ এই ডেকা কবি বৰ ভৈৰা বস্তু, বৰ সুন্দৰ বস্তু, ডেকা কবি টেবলেট তেখেতে নাখায়, সেইটো কবি, তই কবি যে তেখেতে টেবলেট পেটৰ ভিতৰত নোসোমায়, তেখেতে তেলেই লগাব, মই পেটৰ ভিতৰত একো বেলেগ বস্তু মই নাজানাকে নাখাওঁ, জানি খালি হ'ল, মই জানি হ'লে মই যদি জানো তেখেতৰ লগত যদি মই সম্পৰ্ক লওঁ, তেখেতৰ ওচৰত যাওঁ, তেখেতৰ হেৰি চাওঁ, তেতিয়াহ'লে মোৰ একো প্ৰব্লেম নাই। কিন্তু মই নাজানাকে একো টেবলেট নাখাওঁ। বিষটো বৰ শান্ত হৈ থাকে। বৰ বঢ়িয়া বস্তু, বৰ বঢ়িয়া বস্তু বনাইছি।
আপুনি পাইছে যি কেনেকে এইটো বস্তু আগতে ইটাৰ কথা কোনাই মানে কি আপোনাৰ যিটো বিষটো হৈছিল
আচলতে মোৰ প্ৰথমে কঁকালৰ বিষ আছিল। কঁকালৰ বিষৰ কাৰণে যেতিয়া মই তাতে হেৰি গুৱাহাটী আমাৰ চানমাৰীৰ যে গ্ৰন্থমেলাত তেখেতে হেৰি পাতিছিল এখন ষ্টল, তাতে মই যেতিয়া ক'লোঁ মোৰ কঁকালৰ বিষটো আছে, তেখেতে কৈছে আপুনি এইটো লওকচোন আপোনাৰ কঁকালৰ বিষ ঠিক হৈ যাব। মইতো এটা বটল কিনিলোঁ তেতিয়া কিবা 100 টকাই আছিল নে কিবা, মই কিনিলোঁ। কিনাৰ পিছত মোৰ কঁকালৰ বিষটো আস্তে আস্তে ভাল হ'ল। তাৰপিছত য'তেই বিষত দিওঁ ত'তেই ভাল হৈ যায়, য'তেই বিষত দিওঁ ত'তেই ভাল হৈ যায়। হে এতিয়া মোৰ এনে বিষ হৈছে, হে তাৰপিছত এক ড্ৰপ দিলে মোৰ সেইকাৰণে গোটেইখিনি শেষ হৈ গ'ল। মই তাৰপিছত মই বিচাৰি পোৱা নাই সেই মানুহজনকো মই হেৰি কৰিলোঁ তাকে হেৰি, কিন্তু পালোঁ তো, তোৰ কাৰণে পালোঁ দে। যিমান মেছেজ আছিল, যিমান কণ্টেক্ট আছিল, সব উৰি গেল। এতিয়া আকৌ নতুনকে এইটোত কৰিছো, এইটো কোনদিনা বন্ধ কৰি দিয়ে তাৰ নাই ঠিকানা। লাউটা কৰি মোক হয় মোৰ ৱেবছাইটত খালি জাৰ্মানী, ফিনলেণ্ড, তোৰ এইটো কি ব্ৰাছেলছ, এইগিলা ৱেষ্টাৰ্ণ ইউৰোপীয়ান কাণ্ট্ৰিৰ মানুহেই খালি ঘূৰি ফুৰে। তে মাজে মাজে এটা দুটা অসমীয়া আহে, বাকী কোন গোটেইবিলাক হ'ল ইউৰোপীয়ান কাণ্ট্ৰি আৰু আমেৰিকা। মোক খালি চাই আছে, ই কি কৰি আছে, কি কৰি আছে, অসমীয়া কথা ইয়াতে বুজি নাপায় বুলি ভাবিছে নেকি? নাপায়, তাতে আজিকালি অট'মেটিক ট্ৰান্সলেট কৰি লয়, চব ট্ৰান্সলেট কৰি লয়, চব কৰি লয়। যা তই, মই দিগদাৰি নকৰোঁ, তই এতিয়া দোকান বন্ধ কৰিছা, চাফা কৰ, যা, হ'ব যা। নাই নাই শুন, সন্মান অসম্মান একো নাই। হা তাৰ শুন, সি হেৰি কৰিব পৰা নাই, এইটো কি কয়, সি বুজি পোৱা নাই, সি অজ্ঞানতাত আছে। হা
মই মানে কি লেকচন কৰি সেই উদ্দেশ্যতে মানে কি বহুত জ্ঞান আছে বুলি আছে ভাবে মানে, কিন্তু আচল জ্ঞানটো নাই।
মই যে কওঁ সৰ্ব ধৰ্ম পৰিত্যাজ্য মামেকাম চৰণম ব্ৰজ, সেইটো মই বাহাদুৰী মতেও চাব পাৰ। শ্ৰীকৃষ্ণই বাহাদুৰী কৈছে নেকি? শ্ৰীকৃষ্ণই কেতিয়াও বাহাদুৰী দিয়ে কোৱা নাই, তই মোৰে মোৰে ভৰিত পৰ নাই কোৱা। কিন্তু তাৰ আচল অৰ্থটো হ'ল চৰণম ব্ৰজ, ব্ৰজ, ব্ৰজ শব্দটোৰ অৰ্থ হ'ল পদব্ৰজ। মই যিপিনে যাওঁ সেইপিনে যা, মোৰ ভৰিত ধৰবা কোৱা নাই, ভৰিত ধৰবা কোৱা নাই। মই কৈছোঁ যে পদব্ৰজ, চৰণম ব্ৰজ, অহম ত্বাতিব্ভু মোক্ষ স্বামী মাচ। মই কৈছিলোঁ তোক সকলো মোক্ষতা দি দিম যদিহে মোৰ পথে দি যাওঁ, কাৰণ মই যিটো পথে দি যাম সেইটো ত্ৰিগুণময়ী হ'ব কি নহয়, না ৰজ, না সত্য, না তম। তই তাতে মদো খাব পাৰিবি, বিল্লাও চুদব পাৰিবি, হা হে হে মাংসও খাব পাৰিবি, আৰু তোৰ বেদো পঢ়িব পাৰিবি, চব কৰিব পাৰিবি, কিন্তু কারো লগত সম্পর্ক না রাখিবি, সেইটোৱে হল পদব্রজ। মোর ভরির পিছে পিছে যা, সেইটো যদি সি ভাবে যে নাই তার পিছে পিছে কি আ যাম মই নিজের মধ্যে যাম হ্যাঁ যা মাই ওয়ে অর হাই ওয়ে এখানে কৈছিল মাই ওয়ে অর হাই ওয়ে তই নিজে হাই ওয়ে বনা তই যা এপিনে হাই ওয়ে লৈ হ্যাঁ বুঝিছা মই যি কথা কৈছো মই কৈছো তই মাল খা তই চিকেন খা তই মাটন খা তই বিলা চুল মাইকী থাকাৰ পিছতো যেতিয়া তোৰ বাৰী উঠে ঘৰত বোধে মাইকী নাই এটা এটা বাহিৰত যায় এটা হেৰি খাই আহোঁ এইটো কি চাট এটা খাই আহোঁ ঘৰততো চাট নবনাই কেতিয়াবা চাট এটা বনাই বাহিৰত চাট এটা খাই আহিলোঁ সেই বুচ এখন খাই আহিলোঁ কি ডাঙৰ কথাটো কিবা বেয়া কথা নেকি সেইকাৰণেতো এই আগতেও মদনীকে আছিলে এতিয়াও মদনীকে আছে কিন্তু তই ঘৈণীজনী তাৰ কাৰণে এৰি দিবি নেকি নিদিয় নহয় হ্যাঁ মোর কথা হল কি যি আহিছে মনত সব কর কিন্তু কারো লগত নেপাই মান নবি সেইটোৱে হল মহাদেব খং উঠি যাব তো খং করে দে মরম আহিলে মরম করে দে হ্যাঁ একেবারে পগলার নিচিনা ঘুরি থাক না কিন্তু ছত্রা সম্ভালে ছত্রা হবে কি করব লাগা আছে ও এখন বরকুর আইব ছাতিটো লৈ ল হয় না মই তাকে শিকাই আছো কেলা মই শ্ৰীকৃষ্ণ নহয় কেলা বাল ষোল্লশ গোপিনী চুদা চুদি কৰিবৰ কাৰণে মোৰ মা এজনীয়ে মাইকী আছে কেলা মাইকী নাথাকিলে মোৰ হাত এইটো বাঢ়ি উঠিলে মই হাতটো মাৰি দিব পাৰোঁ এই আছে নহয় তাতে জগতৰ এক্স ভিডিঅ' চাই পেলাই হয় কি নহয় হা তো লাউৰা কি কৰিব লগা আছে লাউৰা মেক্স এইটো ৰেকৰ্ডিং কৰিছোঁ এইটো এইটো পাব্লিছ কৰি দিম মেক্স কেলা তোৰ লগত কথা পতা নাই দিমেই মই অলপ পিছতে দিম কেলা এই বুবা বুবা এইটো কি গেছ ষ্টুডিঅ'ত থৈ দিম মেক্স এই জিৰ' এইট 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 টু জিৰ' এইট থ্ৰী ফ'ৰ নাম নাম নকওঁ তাতে ক'ম তাৰ লগত কথা পাতিছিলোঁ মই আমেৰিকা যদি ভাঙিব নোৱাৰো তো মই এটা ফাল্টু অৰ্ডিনেৰী হা মোৰ মাইকী কৈছে নহয় তই এটা ফাল্টু অৰ্ডিনেৰী আৰু যদি মই আমেৰিকা ভাঙিব পাৰো তেতিয়া মই এক্সট্ৰা অৰ্ডিনেৰী এতিয়ালৈকে আমেরিকা ভাগছি নাই এইটো আইনটো দেখি আছা নাই আমেরিকা তো 2022ৰ 16 জুনৰ দিনাই শেষ হৈ গৈছে তাতে দেখা পোৱা নাই কাৰণ এই মৰ্গৰ পৰা বডিটো ওলোৱা নাই নহয় এতিয়াও মৰ্গতে ভৰাই থৈছি থৈছি না আজি দিনা ওলাব সেইদিনা গম পাবি যা সেইদিনা টিহুত কবি এ এই পাটা চাৰকুচিত কবি সেইদিনা পাটা চাৰকুচি বিদ্যাপীঠ বিদ্যাপীঠৰ প্ৰাংগণত কবি এই সেইটো মৰি গৈছিল যা এই 16 জুনৰ দিনাই মোৰ চিম চকলাই আৰু এইটো মোৰ অডিঅ'টো প্লে' কৰি দিবি তাতে একেটা পাটা চাৰকুচিত যা হ'ব যা অফ কৰ থৌ
আচ্ছা ঠিক আছে বৰ্তা